ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজিৰ এই পবিত্ৰ ক্ষণতে উজ্জ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
জীৱনৰ পিছল বাটত খোজ পেলাওঁতে মানুহ হিচাপে আমাৰ বিভিন্ন ভুল ত্ৰুটি হ'ব পাৰে। কেতিয়াবা এই ভুল ত্ৰুটিবোৰৰ পৰিণতি বৰ কষ্টকৰ হয়। তেনেকুৱা দুখ যন্ত্ৰণাবোৰত পৰাৰ আগতেই আহক, জীৱনৰ সঠিক পথত নিৰ্ভুল খোজ দিবলৈ শুনো ঈশ্বৰৰ জীৱনময় বাক্য ভক্তি বচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে সেই কথা জনাই আমালৈ চিঠি লিখিবচোন। আপুনি কিজানি ভাবিছে আমিনো এই চিঠি লিখাৰ কথাটো সদায় কিয় কৈ থাকো, নহয় জানো? আচলতে আমি শ্ৰোতাসকলৰ পৰা চিঠি পালেহে জানিব পাৰো আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনি আছে বুলি। লগতে এই অনুষ্ঠানটোৰ গুণাগুণৰ বিষয়েও আমাৰ ধাৰণা এটা হয়। কোনোবাই শুনি উপকৃত হোৱা বুলি শুনিলে আমি কাম কৰি যাবলৈ দুগুণ উৎসাহ পাওঁ। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোতা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত প্ৰাণ দি আমাৰ সকলো পাপৰ প্ৰায়চিত্ৰ কৰিলে আৰু তৃতীয় দিনা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছো আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা আৰু আমাৰ প্ৰতিজনৰ আগত নিজকে অধিককৈ প্ৰকাশ কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ বোধকৰো মনত আছে যে ইয়াৰ আগৰ আলোচনাত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া পুস্তকখনৰ 9 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলো। গতিকে আজি আহকচোন আমি এই প্ৰথম কৰিন্থিয়া পুস্তকখনৰ 10 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰোঁ। 10 নম্বৰ পদটোত কৰিন্থবাসী খ্ৰীষ্টীয় বিশ্বাসকাৰীসকললৈ পৌলে লিখা এই প্ৰথম পত্ৰখনত তেওঁ এটা ডাঙৰ আধ্যাত্মিক ৰোগৰ বিষয়ে অৱতাৰণা কৰিছে। তেওঁ এতিয়া খ্ৰীষ্টীয় মণ্ডলীৰ এই ডাঙৰ আঘাতটোতেই হাত দিছে। এই ৰোগ বৰ সোঁচৰা ৰোগ। কিছুমান ৰোগ আছে যিবোৰ সোঁচৰা ৰোগ কিন্তু দুৰাৰোগ্য নহয়, কিছুমান আকৌ দুৰাৰোগ্য কিন্তু সোঁচৰা ৰোগ নহয়। কিন্তু কৰিন্থ মণ্ডলীত যি আধ্যাত্মিক ৰোগে দেখা দিছিল সি সোঁচৰা ৰোগো আছিল আৰু একে সময়তে দুৰাৰোগ্য ৰোগৰ নিচিনাও আছিল। সেই ৰোগ ইমানেই সংক্ৰামিত হৈছিল যে আজি পৃথিৱীত এনে এটা মণ্ডলী নাই য'ত এই ৰোগ সংক্ৰমিত হোৱা নাই। লগতে এই ৰোগ ইমানেই দুৰাৰোগ্য যে আধ্যাত্মিক সকলো প্ৰকাৰৰ ঔষধ পাতি আৰু চিকিৎসা দিয়া স্বত্তেও সুস্থ কৰিব পৰাৰ কোনো উপায় পৰিলক্ষিত হোৱা নাই। আজি সকলো দেশৰ সকলো মণ্ডলীয়েই এই ৰোগত এক প্ৰকাৰে নহয় আন প্ৰকাৰে কম বেছি পৰিমাণে আক্ৰান্ত। মণ্ডলীত বিভাজন আৰু ভিন্ন মতবাদেই হৈছে সেই ৰোগটো। পৌলে এই পত্ৰখনত দেখুৱাইছে দুডালি কাঠৰ ওপৰত নিহত হোৱা খ্ৰীষ্টক কেন্দ্ৰবিন্দু কৰি লৈ চিকিৎসা কৰিলেহে এই ৰোগ সুস্থ হয়। 10 নম্বৰ পদটো পাঠ কৰিছো। হে ভাইবিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে তোমালোকক বিনয় কৰোঁ যেন তোমালোক সকলোৱে একে কথা কোৱা আৰু তোমালোকৰ মাজত বিভেদ নহয় কিন্তু একে মন আৰু একে বিবেচনাত সিদ্ধ হৈ যোৱা। মন কৰক যে এই 10 নম্বৰ পদতো আকৌ যীশুখ্ৰীষ্টৰ নাম উল্লেখ কৰা হৈছে আৰু ইয়াৰে পৌলে বাস্তৱিকতেই যীশুখ্ৰীষ্টৰ যি প্ৰভুত্ব তাৰ ওপৰত বৰ জোৰ আৰোপ কৰিছে। আজি মানুহে যীশুখ্ৰীষ্টৰ প্ৰভুত্বৰ কথা কওঁতে খুবেই কয়, কিন্তু জীৱন আচৰণ কৰোঁতে তেওঁৰ প্ৰভুত্বৰ ভিত্তিত জীৱন যাপন নকৰে। সেইকাৰণে বৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ মণ্ডলীত গা কৰি উঠে। গতিকে যীশুখ্ৰীষ্টৰ প্ৰভুত্বৰ বিষয়ে কেৱল ক'লেই নহ'ব, তেওঁৰ প্ৰভুত্ব আমি মানি লৈ সেইদৰে জীৱন আমাৰ জীৱন আচৰণত পালনো কৰিব লাগিব। তেওঁ বাৰু আপোনাৰ জীৱনৰ প্ৰভুনে? তোমালোক সকলোৱে একে কথাকে কোৱা, মানে এইটো নহয় যে সকলোৱে একে শব্দৰ কথাকে ক'ব লাগিব, কিন্তু ইয়াৰ মানে হৈছে যেন তেওঁলোকে মণ্ডলীৰ কথা আলোচনা কৰোঁতে অনৰ্থক তৰ্ক বিতৰ্ক নকৰে, উখনা উখনি নকৰে, আৰু সেইদৰে কৰি যেন কোনো বিভেদৰ সৃষ্টি নকৰে, কোনো দল পাতি মণ্ডলীৰ বিভাজন নানে। কাৰণ মণ্ডলীৰ বিভাজন সেইবোৰ কাৰণতেই হয়, কোনো এটা বিষয়ক কেন্দ্ৰ কৰি প্ৰথমতে তৰ্ক বিতৰ্ক হয়, সেই তৰ্ক বিতৰ্কই তাৰ পাছত বিভেদৰ সৃষ্টি কৰে, আৰু বিভেদভাৱে দলীয় ভাৱৰ জন্ম দিয়ে, সেই দলীয়ভাৱে দল গঠন কৰায়, আৰু অৱশেষত সেই গঠিত দলে মণ্ডলীৰ বিভাজন আনে। কিন্তু মনত ৰাখিব প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্ট যদি আপোনাৰ জীৱনৰ প্ৰভু হয়, তেন্তে এইবোৰ আচৰণ আপোনাৰ জীৱনত কোনোমতেই থাকিব নোৱাৰে, কাৰণ এইবোৰ প্ৰভুৰ আচৰণ নহয়, আৰু এই আচৰণ নকৰিবলৈ আপোনাৰ জীৱনৰ প্ৰভুৱে আপোনাকো নিয়ন্ত্ৰণ কৰিব। কিন্তু কথা হ'ল, যীশুখ্ৰীষ্ট আপোনাৰ জীৱনৰ প্ৰভুনে? ইয়াত অৰ্থাৎ এই 10 নম্বৰ পদটোত একে মন আৰু একে বিবেচনাটোনো কি বাৰু? হয়, এয়া খ্ৰীষ্টৰ মন আৰু খ্ৰীষ্টৰ বিবেচনা। ফিলিপিয়া 2 নম্বৰ অধ্যায়ৰ 5-8 নম্বৰ পদলৈ চাওক। খ্ৰীষ্ট কেইবাগৰাকীও নাই, একেজনাই খ্ৰীষ্ট আছে। এতেকে সেই একেজনা খ্ৰীষ্টৰ মনটোৱেই যদি আপোনাৰ মন হয়, তেওঁৰো মন হয় আৰু মোৰো মন হয়, তেন্তে একে মন নহৈ কি বেলেগ বেলেগ 3টা মন হ'ব পাৰে নেকি? মুঠ কথাত, খ্ৰীষ্ট যদি আমাৰ প্ৰভু হৈ আমাক নিয়ন্ত্ৰণ কৰি থাকে, তেনেহ'লে আমাৰ এক মন হ'বই। এক মন হ'লে বিৰোধ ভাৱ সৃষ্টি হোৱাৰ কোনো থলেই নাথাকিব, আৰু বিৰোধ ভাৱ নাথাকিলে মণ্ডলীৰ বিভাজন আহিব পাৰিবই বা কেনেকৈ? যীশুখ্ৰীষ্ট আপোনাৰ প্ৰভুনে প্ৰিয় শ্ৰোতা? 11 নম্বৰ পদ পঢ়িছো, কিয়নো হে মোৰ ভাইবিলাক, তোমালোকৰ বিষয়ে ক্লৈহঁতৰ পৰা শুনিবলৈ পালো যে তোমালোকৰ মাজত বাদ বিবাদ আছে। বাদ বিবাদ বোলা আমাৰ অসমীয়া বাইবেলৰ শব্দটো গ্ৰীকত এৰিছ বোলা হৈছে। এই এৰিছ আছিল কাজিয়া পেচাল, বাদ বিবাদ আৰু উখনা উখনিৰ দেৱী। এই কাজিয়া পেচাল আৰু বাদ বিবাদৰ খবৰ পৌলে পোনপটীয়াভাৱে পাইছিল, আৰু যিজনৰ যোগে সেই খবৰ পৌলে পাইছিল তেওঁৰ নাম পৰ্যন্ত পৌলে উল্লেখ কৰিব পাৰিছে যে তেওঁ কৰিন্থ মণ্ডলীৰ বাদ বিবাদৰ খবৰ ক্লৈৰ যোগেদি পাইছিল। শুনক প্ৰিয় শ্ৰোতা, আপুনি যদি কেতিয়াবা কাৰোবাৰ অহিতে কিবা অভিযোগ আনিব খোজে, তেন্তে লৈহঁতৰ দৰে নিজৰ নাম উল্লেখ কৰক, আৰু অভিযোগটো সত্য হলে আৰু সেই অভিযোগটো শুধৰণি হোৱাৰ ফলত সকলোৰে মংগল হলে সেই অভিযোগ অনাটোত কোনো ন্যস্ত স্বাৰ্থ নাথাকে। অভিযোগটো অনাৰ বাবে আপোনাক কোনেও বেয়াও নুবোলে, তেনেস্থলত আপুনি আপোনাৰ নাম প্ৰকাশ কৰিবলৈ টান পাব কিয়? তেওঁৰ কথাটো আপোনাক জনাইছো বাৰু, কিন্তু মই কোৱা বুলি নকব দেই। এইবুলি খবৰ জনোৱা মানুহবিলাকে ভালদৰে নিজকে বিচাৰ কৰি চালে তেওঁলোকে দেখিব যে খবৰটো জনোৱাৰ অভিপ্ৰায়টো বৰ ভাল নহয়, নাইবা ব্যক্তিজনৰ বা সমাজখনৰ মংগল সাধন কৰাৰ অভিপ্ৰায়েৰে খবৰটো নজনায়। আমি ক্লৈহঁতৰ পৰা শিক্ষা ল'ব লাগে। অবিকল যি ঘটিছিল তাকেই ক্লৈয়ে কৈছিল, আৰু মণ্ডলীখনৰ মংগল কামনা কৰি তেওঁ খবৰটো মুকলিকৈ আনি কৈছিল, আমাৰ মণ্ডলীত বৰ বেয়া ঘটনাবিলাক ঘটিবলৈ লৈছে, সেই বেয়া ঘটনাবিলাকৰ এটা সাৱধান হ'ব লাগে, আৰু সেয়ে সেইবিলাকৰ ক্ষেত্ৰত জৰুৰ উচিত ব্যৱস্থা ল'ব লাগে। প্ৰিয় শ্ৰোতা, পাপ দুৰাৰোগ্য কৰ্কট ৰোগৰ নিচিনা, আৰম্ভণিতেই ইয়াৰ উচিত ব্যৱস্থা ল'ব লাগে, কাৰণ অৱহেলা কৰা এটা সৰু ফিৰিঙটিয়ে গোটেই ঘৰখন জ্বলাই পেলাব পাৰে। ঘৰখন জ্বলি ভস্মীভূত হোৱাৰ পূৰ্বেই জুইৰ ফিৰিঙটি নুমোৱাৰ উদ্দেশ্যেই ক্লৈয়ে আন্তৰিকতাৰে আৰু কৰিন্থত থকা মণ্ডলীখনৰ মংগল কামনাৰে এই খবৰ পৌলক জনাইছিলহি। এতিয়া 12 নম্বৰ পদটো পাঠ কৰোঁ, শুনক। সেয়ে এই তোমালোক প্ৰতিজনে কোৱা বোলে মই পৌলৰ, মই আপল্লোৰ, মই কৈফাৰ, মই খ্ৰীষ্টৰ। চাওক প্ৰিয় শ্ৰোতা, কৰিন্থ মণ্ডলীত থকা বিশ্বাসকাৰীসকল তেওঁলোকৰ ভবাচিন্তাত কিমান বাটচাৰ নিচিনা আছিল। পৌল, আপল্লো আৰু পিতৰ আটাইকেইজনেই সাহসী, উদ্যোগী আৰু যোগ্য শুভবাৰ্তা ঘোষক আৰু শিক্ষক আছিল। তিনিওগৰাকীয়ে জানিছিল যে তেওঁলোক খ্ৰীষ্টৰ দাস, আৰু তেওঁলোকে তেওঁৰ দাসৰূপে হেৰুৱা আত্মা উদ্ধাৰ কৰা মহৎ কাম কৰিছিল। তেওঁলোকৰ মাজত খ্ৰীষ্টীয় একতা আছিল, পবিত্ৰ আত্মাৰ পৰিচালনাত একেলগে কাম কৰিছিল, নেতৃত্ব লাভ কৰাৰ খোৱা কামোৰা তেওঁলোকৰ মাজত নাছিল। বৰং তেওঁলোক আটাইকেইজনেই জানিছিল যে খ্ৰীষ্টই তেওঁলোকৰ নেতা, আৰু সেয়ে তেওঁলোক তিনিওজনেই তেওঁকেই সদায় ওপৰলৈ তুলি ধৰিছিল। তেওঁলোকৰ মাজত ঘূণাক্ষৰেও বাদ বিবাদ বা দলীয় ভাৱ নাছিল, কিন্তু তেওঁলোক আছিল স্বয়ং মণ্ডলীৰ লোক, যিসকলে এই তিনিগৰাকী প্ৰভুৰ দাসৰ নেতৃত্বক কেন্দ্ৰ কৰি দলীয় ভাৱৰ সৃষ্টি কৰিছিল আৰু তাকে লৈ তুমুল বাদ বিবাদ কৰিছিল, মণ্ডলীখন টুকুৰা টুকুৰ কৰিব খুজিছিল। ভাল কথা আছিল যে তেওঁলোকৰ মাজত খ্ৰীষ্টৰ ফলীয়া লোকো আছিল। আমি ভাবোঁ যে সেই লোকসকলে প্ৰকৃত সত্যনকী তাক বুজি পাইছিল আৰু সেয়ে তেওঁলোকে কৈছিল, আমি খ্ৰীষ্টৰ। মই বিশ্বাস কৰোঁ যে যিসকলে মই খ্ৰীষ্টৰ বুলিছিল, তেওঁলোকে পৌল বা আপল্লো বা পিতৰক বেয়া পাই কোৱা নাছিল, কিন্তু শুভবাৰ্তা নিশ্চয় ভালদৰে বুজি পাইছিল আৰু সেই শুভবাৰ্তাৰ পোহৰতহে তেওঁলোকে জানিছিল যে তেওঁলোক বাস্তৱিকতে খ্ৰীষ্টৰ। কাৰণ বুজি নোপোৱাহেঁতেন খ্ৰীষ্টৰ ফলীয়া হবলৈ তেওঁলোকে খ্ৰীষ্টক দেখাও নাছিল বা তেওঁৰ মুখে কথাও তেওঁলোকে শুনা নাছিল, বৰং পৌল, আপল্লো আৰু পিতৰৰ জৰিয়তেহে শুনিছিল। কিন্তু আন কিছুমানে ভাবে যে এই দলটো আচলতে বেয়া দল আছিল, কাৰণ তেওঁলোকে নিজকে মহাধাৰ্মিক বোলাইছিল আৰু আন লোকক অৱহেলা কৰিছিল আৰু মণ্ডলী বিভাজনত অৰিহণা যোগাইছিল। ময়ো যদি কৰিন্থ মণ্ডলীত সেই সময়ত থাকিলোহেঁতেন, মণ্ডলীখনৰ চাৰিটা দলৰ মই খ্ৰীষ্টৰ বুঢ়া দলটোতেই মই নিশ্চয় চহী কৰিলোহেঁতেন আৰু লাহে লাহে বুজাই বঢ়াই সকলোকে খ্ৰীষ্টৰ দললৈকে ঘূৰাই আনিবলৈ চেষ্টা কৰিলোহেঁতেন। কাৰণ খ্ৰীষ্টৰ দলকেই মণ্ডলী বোলা হয় আৰু মণ্ডলীকে খ্ৰীষ্টৰ দল বোলা হয়। মণ্ডলীক পৌলৰ বা আপল্লোৰ বা পিতৰৰ দল বোলা নহয়, নাইবা পৌলৰ, আপল্লোৰ বা পিতৰৰ দলক মণ্ডলী বোলা নাযায়। জানে প্ৰিয় শ্ৰোতা, মণ্ডলী বিভাজনটোৱেই আজি মণ্ডলীৰ অধঃপতনৰ বাবে ছয়তানৰ এটা ডাঙৰ অস্ত্ৰ। মণ্ডলীৰ অধঃপতন আৰু বিভাজন বাহিৰৰ শত্ৰুৰ দ্বাৰা নহয়, সদায় ঘৰৰ শত্ৰু অৰ্থাৎ মণ্ডলীৰ ভিতৰৰ পৰাই, মণ্ডলীৰ ভাই ভনীৰ দ্বাৰাই হয়। আজিৰ আমাৰ মণ্ডলীৰ অৱস্থাও কেনেকুৱা, সেই কথা আমি চিন্তা কৰি চোৱা উচিত। আমাৰ মণ্ডলীসমূহত বাৰু এনেকুৱা বেমাৰে দেখা দিছেনে? 13 নম্বৰ পদ, খ্ৰীষ্টক ভাগ ভাগ কৰা হ'লনে? পৌলক জানো তোমালোকৰ নিমিত্তে ক্ৰুচত দিয়া হৈছিল, বা পৌলৰ নামেৰে তোমালোক জানো বাপ্তাইজিত হৈছিলা? অৱশ্যেই ইয়াৰ উত্তৰটো হ'ব নাই। পৌলক তোমালোকৰ নিমিত্তে ক্ৰুচত দিয়া হোৱা নাছিল, বা পৌলৰ নামেৰে তোমালোক বাপ্তাইজিত হোৱা নাছিলা। পিতৃ ঈশ্বৰৰ অনুগ্ৰহত পুত্ৰ ঈশ্বৰেহে তোমালোকৰ নিমিত্তে ক্ৰুচত মৃত্যুবৰণ কৰিছিল, আৰু পবিত্ৰ আত্মা ঈশ্বৰেহে তোমালোকৰ ব্যক্তি জীৱন আৰু মণ্ডলী জীৱনৰ পৰিচালক হৈ আহিছিল। পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ আৰু পবিত্ৰ আত্মা ঈশ্বৰৰ নামতহে তোমালোক বাপ্তাইজিত হৈছিলা। মণ্ডলীৰ জীৱনত প্ৰৱেশ কৰিবলৈ এই বাপ্তিস্মই আমাৰ নিমিত্তে মণ্ডলীৰ দুৱাৰ খুলি দিব পাৰে। জগতৰ আন কোনো উপায় বা শক্তিয়ে নোৱাৰে, আৰু সেয়েহে বাপ্তিস্ম অবিহনে পতা সমাজখনক মণ্ডলীও বোলা নাযায়। 14 আৰু 15 নম্বৰ পদত পাচনি পৌলে কৈছে যে খ্ৰীষ্টক লৈ গৌৰৱ কৰাতকৈ পৌল, আপল্লো আৰু পিতৰক লৈ তৰ্ক বিতৰ্ক কৰি তেওঁলোকৰ নামত দল বিভক্ত কৰা হৈছিল কেৱল দুগৰাকী লোকক পৌলে বাপ্তিস্ম দিওঁতেই। সেয়ে তেওঁ সুখ প্ৰকাশ কৰিছে যে সেই দুগৰাকী লোকৰ বাহিৰে তেওঁ আন কাকোকেই বাপ্তিস্ম দিয়া নাছিল। 16 নম্বৰ পদত চাওক, পৌলে কেৱল খ্ৰীষ্টতেহে গুৰুত্ব আৰোপ কৰিছিল, বাপ্তিস্মত নহয়। খ্ৰীষ্ট আৰু তেওঁৰ শুভবাৰ্তাই পৌলৰ মন আৰু হৃদয় ইমানেই দখল কৰি ৰাখিছিল যে তেওঁ ক'ত, কাক, কেতিয়া বাপ্তিস্ম দিছিল মনত পেলাবলগীয়া হৈছিল। মানুহৰ পৰা যশস্যা সংগ্ৰহ কৰিবলৈ ক'ত, কেতিয়া, কিমানক বাপ্তিস্ম দিয়া হৈছিল তেওঁ তাৰ কোনো হিচাপ ৰখা নাছিল। 17 নম্বৰ পদত আমি পাওঁ যে পৌলে পুনৰ সোঁৱৰাই দিছে খ্ৰীষ্টে তেওঁক কি কামৰ কাৰণে প্ৰেৰণ কৰিছিল। পৌলক যি কাম কৰিবলৈ পাচিছিল সেয়া বাপ্তিস্ম দিয়া কাম নাছিল, কিন্তু শুভবাৰ্তা প্ৰচাৰ কৰিবলৈহে খ্ৰীষ্টই তেওঁক পঠিয়াইছিল। বিদ্যাযুক্ত কথা প্ৰচাৰ কৰিবলৈ নহয়, কিন্তু খ্ৰীষ্টৰ ক্ৰুচৰ কথা প্ৰচাৰ কৰিবলৈকেহে পঠাইছিল। প্ৰিয় শ্ৰোতা, আপোনালোকৰ এই তাৎপৰ্যহীন দাসো আজি সুখী যে সেই একেটা কামকেই কৰাৰ দায়িত্ব ভাৰ লৈ আজি আমি তেওঁৰ আজ্ঞাবাহী দাস। 18 নম্বৰ পদত পৌলে কৈছে যে ক্ৰুচে মানুহক দুটা ভাগত বিভক্ত কৰে। হয়, ক্ৰুচে পৰিত্ৰাণপ্ৰাপ্তসকলক পৰিত্ৰাণপ্ৰাপ্ত নকৰাসকলৰ পৰা পৃথক বা বেলেগ দল বুলি দেখুৱায়। অৰ্থাৎ ক্ৰুচে মানুহবোৰক দুটা ভাগত ভগায়, পৰিত্ৰাণপ্ৰাপ্ত আৰু পৰিত্ৰাণপ্ৰাপ্ত নোহোৱা লোক। কিন্তু পৰিত্ৰাণপ্ৰাপ্ত হোৱা লোকসকলক ক্ৰুচে ভাগ ভাগ নকৰে, বৰং এক কৰিব লাগে। পৰিত্ৰাণপ্ৰাপ্ত নকৰাসকলৰ দৃষ্টিত ক্ৰুচটো হৈছে মূৰ্খতা, কিন্তু আমি পৰিত্ৰাণপ্ৰাপ্ত কৰাসকলৰ বাবে ই ভালপোৱা, শান্তি, আনন্দ, একতা, নম্ৰতা, সহায়, সহযোগ, সহভাগিতা, সহিষ্ণুতা, মৰম, মংগলভাৱ, বিশ্বাস আৰু আত্মসংযম আদিৰ বাবে অতি শক্তিশালী শক্তি, অতি শক্তিশালী অস্ত্ৰ। 19 নম্বৰ পদৰ পৰা 21 নম্বৰ পদত কোৱা হৈছে যে যি শুভবাৰ্তা ঘোষণা কৰা হৈছে সি জগতৰ দৃষ্টিত মূৰ্খতা আৰু সেয়ে তেওঁলোক জ্ঞানী। কিন্তু যি শুভবাৰ্তাক তেওঁলোকে মূৰ্খতা জ্ঞান কৰিছে সেয়া ঈশ্বৰৰ, আৰু সেই শুভবাৰ্তা বিশ্বাস কৰাসকলে পৰিত্ৰাণ লাভ কৰে। গতিকে মানুহৰ যি জ্ঞানেৰে পৰিত্ৰাণ লাভ নহয়, কিন্তু মানুহে মূৰ্খতা বুলি ভবা ক্ৰুচৰ শুভবাৰ্তাৰ দ্বাৰাহে পৰিত্ৰাণ প্ৰাপ্তি হয়, সেই শুভবাৰ্তাই শ্ৰেষ্ঠ। 22 আৰু 23 নম্বৰ পদত পৌলে মূল কথাটোকে কৈ কৈছে যে ক্ৰুচত নিহত হোৱা যি খ্ৰীষ্ট যিহুদীসকলৰ বাবে উজুটি খোৱা মূঢ়া আৰু গ্ৰীকসকলৰ বাবে মূৰ্খতা, ক্ৰুচত নিহত হোৱা সেই খ্ৰীষ্টকেই আমি ঘোষণা কৰোঁ। যিহুদীসকলৰ বাবে ক্ৰুচত নিহত হোৱা খ্ৰীষ্ট উজুটি খোৱা মূঢ়া আছিল, কাৰণ তেওঁলোকৰ যিহুদী ধৰ্ম আছিল আৰু যিহুদী ধৰ্মৰ দৃষ্টিত ক্ৰুচত উত্তোলিত হোৱা যিকোনো ব্যক্তিয়েই উজুটি খোৱা মূঢ়া সদৃশ আছিল, কাৰণ ডকাইত, নৰবধি আৰু ব্যভিচাৰীসকলকহে ক্ৰুচত উত্তোলিত কৰা হৈছিল। গতিকে তেওঁলোকে ধৰি লৈছিল যে খ্ৰীষ্ট কোনোমতেই সত্য হ'ব নোৱাৰে। ক্ৰুচত নিহত খ্ৰীষ্ট আনহাতে গ্ৰীকসকলৰ বাবে আছিল মূৰ্খতা। তেওঁলোকে দৰ্শনবাদত বিশ্বাস কৰিছিল আৰু তেওঁলোকৰ দৰ্শনবাদত মানুহৰ ইতিহাসত ধৰা দিয়া অৱতাৰী যীশু কোনোমতে ঈশ্বৰ হ'ব নোৱাৰে, আৰু যি ঈশ্বৰ নহয় সি সত্যই হ'ব নোৱাৰে। দৰ্শনবাদে চাক্ষুষ দৃষ্টিৰে দেখা কোনো বিষয়ক চূড়ান্ত সত্যৰূপে গ্ৰহণ কৰিব নোৱাৰে। সেয়ে কোনো এজনে কৈছে যে দৰ্শনবাদ হৈছে এজন অন্ধ মানুহে এটা অন্ধকাৰ কোঠাটোত নথকা এটা কলা মেকুৰী বিচাৰি ফুৰাৰ নিচিনা কথা। ছয়তান বাস্তৱিকতেই বৰ প্ৰতিভাশালী। ধৰ্ম আৰু দৰ্শনবাদেৰে কেনেকৈ মানুহক সত্যতাৰ পৰা আঁতৰাই ৰাখিছে, কিন্তু আমি ক্ৰুচত নিহত হোৱা সেই খ্ৰীষ্টকেই প্ৰচাৰ কৰোঁ। কিয়? তাৰ কাৰণটো তাৰ পাছৰ পদৰ পৰা পাওঁ। 24 নম্বৰ পদৰ পৰা 26 নম্বৰ পদলৈকে চাওক। সেই খ্ৰীষ্ট আমাৰ নিমিত্তে ঈশ্বৰৰ শক্তি আৰু জ্ঞান, কাৰণ ঈশ্বৰৰ মূৰ্খতাই মানুহতকৈ অধিক জ্ঞানযুক্ত আৰু ঈশ্বৰৰ দুৰ্বলতাই মানুহতকৈ অধিক বলৱান। 27 নম্বৰ পদ, কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূৰ্খতাৰ পাত্ৰবিলাকক মনোনীত কৰিলে, আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুৰ্বলতাৰ পাত্ৰবিলাকক মনোনীত কৰিলে। মূৰ্খতাৰ পাত্ৰবিলাক মানে তেওঁলোক সঁচাকৈ মূৰ্খতাৰ পাত্ৰ নহয়, কিন্তু জগতৰ দৃষ্টিতহে মূৰ্খতাৰ পাত্ৰ, আৰু ঠিক সেইদৰে তেওঁলোক জগতৰ দৃষ্টিতহে দুৰ্বলতাৰ পাত্ৰ। ঈশ্বৰে তেওঁলোককেই মনোনীত কৰিছে, কাৰণ তেওঁলোকেহে ঈশ্বৰৰ জ্ঞান আৰু শক্তি ঘোষণা কৰি মানুহে পৰিত্ৰাণ পোৱাৰ বাৰ্তা ঘোষণা কৰিছে। আজিও ঈশ্বৰে সেই পদ্ধতিকেই ব্যৱহাৰ কৰি আহিছে। 28 আৰু 29 নম্বৰ পদত আমি পাওঁ যে হোৱাবিলাকক নোহোৱা কৰিবলৈ আৰু থকা বুলি ভবাসকলক নথকা কৰিবলৈ নিহ হেয়জ্ঞানৰ পাত্ৰ আৰু নোহোৱা নথকা বুলি ভবাসকলকে মনোনীত কৰিলে, যাতে আত্মগৌৰৱ কৰিবলৈ কোনো মানুহৰ একো নাথাকে। 30 নম্বৰ পদটো পঢ়িছো, কিন্তু যি যীশু ঈশ্বৰৰ পৰা আমালৈ জ্ঞান অৰ্থাৎ ধাৰ্মিকতা, পবিত্ৰতা লাভ আৰু মুক্তি হ'ল, ঈশ্বৰৰ পৰাই তোমালোক সেই খ্ৰীষ্ট যীশুত আছা। মন কৰক প্ৰিয় শ্ৰোতা, যীশু হৈছে ঈশ্বৰৰ পৰা আমালৈ অহা জ্ঞান, ঈশ্বৰৰ পৰা আমালৈ অহা ধাৰ্মিকতা, ঈশ্বৰৰ পৰা আমালৈ অহা পবিত্ৰতা আৰু ঈশ্বৰৰ পৰা আমালৈ অহা মুক্তি। সেই যীশুখ্ৰীষ্টত আপুনি আছেনে? 31 নম্বৰ পদ পঢ়িছো, এতেকে যেনেকৈ লিখা আছে সেইদৰে যিজনে শ্লাঘা কৰে তেওঁ প্ৰভুতেই শ্লাঘা কৰক। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰি আমি ঈশ্বৰৰ সেই জ্ঞান, সেই ধাৰ্মিকতা, সেই পবিত্ৰতা, সেই মুক্তি লাভ কৰিব পাৰোঁ। কিন্তু তাৰ বাবে আমি নিজৰ ওপৰত শ্লাঘা বা অহংকাৰ কৰাৰ কোনো অধিকাৰ নাথাকে, একমাত্ৰ প্ৰভুতেই আমি গৌৰৱ অহংকাৰ কৰিব পাৰোঁ, কাৰণ একমাত্ৰ তেওঁতেই সেই সকলোখিনি আমি লাভ কৰোঁ। প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰি সেই সকলো আপুনি লাভ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
শ্ৰোতাসকললৈ এটি সুখবৰ, অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে আমি প্ৰচাৰ কৰিবলৈ লৈছো শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ভক্তিসুৰ। গতিকে ভক্তিবচন অনুষ্ঠানত প্ৰচাৰিত হোৱা গীতসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় গীতটোৰ বিষয়ে লিখি আমালৈ পঠিয়াওকচোন। এতিয়া আপোনালৈ আগবঢ়াইছো প্ৰভু যীশুৰ বন্দনাৰ আৰু এটি সুমধুৰ গীত।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
99540046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।